লোকে লিখা শুভবাৰ্তা 11 অধ্যায় প্ৰাৰ্থনাৰ বিষয়ে শিক্ষা। এদিন যীশুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল। প্ৰাৰ্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক'লে, হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকালে, তেনেকৈ আপুনিও আমাক শিকাওক। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তোমালোকে প্ৰাৰ্থনা কৰাৰ সময়ত এইদৰে ক'বা, হে পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া, আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ, আৰু আমাক পৰীক্ষালৈ নিনিবা। ইয়াৰ পাছত যীশুৱে তেওঁলোকক ক'লে, ধৰা হওক তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে। তুমি যদি মাজনিশা বন্ধুজনৰ ওচৰলৈ গৈ কোৱা, হে বন্ধু, মোক 3টা পিঠা ধাৰে দিয়া, কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিছে, তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই। তেতিয়া সেই বন্ধুজনে ভিতৰৰ পৰা উত্তৰ দি ক'ব পাৰে, মোক বিৰক্ত নকৰিবা, এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তানসকল শুই আছে, তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো, কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব। মই তোমালোকক পুনৰাই কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ'ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ'ব, কিয়নো খোজা লোকে পায়, বিচাৰাজনে দেখে, আৰু যিজনে টুকুৰিয়াই তেওঁলৈ দুৱাৰ মুকলি কৰা হয়। তোমালোকৰ মাজত কোনজন পিতৃয়ে পুত্ৰই পিঠা খুজিলে শিল দিব, বা মাছ খুজিলে মাছৰ সলনি সাপ দিব, নাইবা কণী খুজিলে তাক কেঁকুৰা বিচা দিব? এতেকে তোমালোক দুৰ্জন হৈও নিজ নিজ সন্তানসকলক যদি ভাল বস্তু দিব জানা, তেনেহ'লে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোকসকলক পবিত্ৰ আত্মা নিদিবনে? ভূতবোৰৰ বিষয়ে শিক্ষা। এক সময়ত যীশুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল, আৰু ভূতটো বাহিৰ হৈ যোৱাত সেই বোবা মানুহজনে কথা ক'বলৈ ধৰিলে। তাকে দেখি লোকসকলে বিস্ময় মানিলে, কিন্তু কিছুমান লোকে ক'লে, ভূতৰ ৰজা বেলজেবুলৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়। আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। কিন্তু যীশুৱে তেওঁলোকৰ মনৰ ভাৱ বুজি পাই ক'লে, যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, তেনেহ'লে সেই ৰাজ্য উচ্চ নহয়, আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰখনো বিনষ্ট হয়। ছয়তান যদি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, তেনেহ'লে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে মই বেলজেবুলৰ দ্বাৰাই ভূতবোৰক খেদাওঁ। যদি মই বেলজেবুলৰ দ্বাৰাই ভূতবোৰক খেদাওঁ, তেনেহ'লে তোমালোকৰ অনুগামীসকলে কাৰ দ্বাৰাই খেদাব? এইকাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হ'ব। কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাওঁ, তেনেহ'লে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিব। যেতিয়া এজন বলৱান লোকে অস্ত্ৰ শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰখন পহৰা দিয়ে, তেতিয়া তেওঁ সম্পত্তি সুৰক্ষিত হৈ থাকে। কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোকজনে তেওঁৰ পৰা অস্ত্ৰ শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে। যি ব্যক্তি মোৰ ফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, যিকোনোৱে মোৰে সৈতে নচপায় তেওঁ সিঁচি পেলায়। যেতিয়া এটা অহুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানীত নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে, আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম। পাছত উভতি আহি সি যেতিয়া সেই ঘৰখন সৰা পোচা আৰু সজোৱা পৰোৱা দেখে, তেতিয়া সি নিজতকৈ দুষ্ট আন 7টা ভূতৰ আত্মা লগত লৈ আহে আৰু তাতে সোমাই নিবাস কৰে, আৰু সেই মানুহজনৰ সেই অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়। এই কথা কৈ থাকোঁতে এজনী তিৰোতাই লোকসকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক'লে, আপোনাক যি গৰ্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য। কিন্তু তেওঁ ক'লে, হয়, তথাপি যিসকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য। সৰলতাৰ বিষয়ে শিক্ষা। এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ ক'বলৈ ধৰিলে, এই কালৰ মানুহ দুৰ্জন মানুহ, ইহঁতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহঁতক দিয়া নহ'ব। কিয়নো জোনা যেনেকৈ নিনবীৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হ'ব। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিয়নো চোৱা, চলোমনতকৈও মহান এজন ইয়াতে আছে। মহাবিচাৰৰ নিনবী নগৰৰ লোকসকল এই কালৰ লোকসকলৰ সৈতে থিয় হৈ সিহঁতক দোষী কৰিব, কিয়নো তেওঁলোকে জোনাৰ ঘোষণাত মন পলটন কৰিলে। কিন্তু চোৱা, জোনাতকৈও মহান এজন ইয়াত আছে। কোনো লোকে চাকি জ্বলাই কোনেও গুপুত ঠাইত বা দোনৰ তলত নথয়, কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়। তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ, যেতিয়া তোমাৰ চকুৰ ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দীপ্তিময় হয়, কিন্তু যেতিয়া বেয়া থাকে তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়। এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে এই বিষয়ে মন কৰিবা। এতেকে যদি তোমাৰ গোটেই শৰীৰ দীপ্তিময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহ'লে প্ৰদীপৰ উজ্জ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয় সেই ৰূপেই তোমাৰ সকলো শৰীৰৰে ধাৰণ কৰিব। এই কথা কোৱাৰ পাছত এজন ফৰিচে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে, যাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল। আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি সেই ফৰিচীয়ে বিস্ময় মানিলে। তেতিয়া প্ৰভুৱে তেওঁক ক'লে, আপোনালোক ফৰিচীসকলে বাতি কাঁহী বাহিৰ ফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰ ফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূৰ্ণ। হে নিৰ্বোধসকল, যিজনে বাহিৰ ফাল নিৰ্মাণ কৰিলে সেইজনে ভিতৰ ফালো নিৰ্মাণ নকৰিলেনে? ভিতৰত যি আছে সেইখিনিকে দান কৰা, তেতিয়া সকলো বস্তু তোমালোকলৈ গুচি হ'ব। কিন্তু হাই হাই ফৰচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ। আপোনালোকে পদিনা আৰু বাগিচাত হোৱা শাক পাচলিৰ দশম ভাগ দান কৰে, কিন্তু ন্যায় বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে। আচলতে অন্যায়ৰ বিষয়সমূহৰ লগতে ন্যায় বিচাৰ আৰু ঈশ্বৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল। হাই হাই ফৰচীসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে নামঘৰত প্ৰধান আসন সাত বজাৰ সন্মানপূৰ্ণ সম্ভাষণবোৰক প্ৰেম কৰে। হাই হাই আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক। সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীশুক ক'লে, হে গুৰু, আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে। তেতিয়া যীশুৱে ক'লে, হাই হাই বিধান পণ্ডিতসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে। হাই হাই আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাওবাদীসকলৰ স্মৃতিৰ বাবে মৈদাম নিৰ্মাণ কৰিছে, কিন্তু আপোনালোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক বধ কৰিছিল, সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূৰ্বপুৰুষসকলৰ কৰ্মত সন্মতিও জনাইছে, কিয়নো তেখেতসকলে প্ৰকৃততে ভাওবাদীসকলক বধ কৰিছিল। সেইকাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে। ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও ক'লে, মই তোমালোকলৈ ভাওবাদী আৰু পাচনীসকলক পঠিয়াম, আৰু তেওঁলোকে মই পঠোৱা সকলৰ কোনোজনক তাৰণা কৰিব আৰু কোনোজনক বধ কৰিব। সেইকাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাওবাদী হত্যা কৰা হৈছে তেখেতসকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোকসকল দায়ী। হয়, মই আপোনালোকক কওঁ, হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰীয়াক যজ্ঞবেদী আৰু মন্দিৰৰ মধ্যস্থানক হত্যা কৰা হৈছিল, সেই জখৰীয়াৰ হত্যা পৰ্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোকসকল দায়ী হ'ব। হাই হাই বিধানৰ অধ্যাপকসকল, আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলোকো বাধা দিছে। যীশুৱে সেই ঠাই এৰি যোৱাৰ পাছত বিধানৰ অধ্যাপক আৰু ফৰিচীসকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতৰ্ক কৰি তেওঁ কোৱা কথাৰে তেওঁক ফাণ্ডত পেলাব বিচাৰিলে।